এয়া আকাশবাণী গুৱাহাটী। পুৱাৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হ'ল, বিহাৰ বিধানসভা নিৰ্বাচনত শাসনাধিষ্ঠিত এন ডি এ মৰ্চাই দুই তৃতীয়াংশ সংখ্যাগৰিষ্ঠতাৰে ক্ষমতালৈ প্ৰত্যাৱৰ্তন, পাটনাত নতুন চৰকাৰ গঠনৰ কুচকাৱাজ আৰম্ভ, বিহাৰৰ জয়ক গণতন্ত্ৰৰ জয় বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মন্তব্য, সমগ্ৰ দেশতে আজি স্বাধীনতা সংগ্ৰামী বিৰচা মুণ্ডাৰ জয়ন্তী জনজাতীয় গৌৰৱ দিৱস হিচাপে পালন, অসমতো বিভিন্ন কাৰ্যসূচীৰ আয়োজন, ৰাজ্যৰ দুটাকৈ শক্তি প্ৰকল্পত আদানী গোষ্ঠীৰ 63,000 কোটি টকা বিনিয়োগৰ কথা ঘোষণা আৰু কলকাতা টেষ্টত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ভাৰতে কালি প্ৰথম ইনিংছত সংগ্ৰহ কৰা 37 ৰাণৰ পৰা আজি দ্বিতীয় দিনাৰ খেল আৰম্ভ। বিহাৰ বিধানসভা নিৰ্বাচনত শাসনাধিষ্ঠিত এন ডি এ মৰ্চাই দুই তৃতীয়াংশ সংখ্যাগৰিষ্ঠতাৰে ক্ষমতালৈ প্ৰত্যাৱৰ্তন কৰাৰ পাছত পাটনাত নতুন চৰকাৰ গঠনৰ কুচকাৱাজ আৰম্ভ হৈছে। চূড়ান্ত ফলাফল অনুসৰি এন ডি এ মুঠতে 243খন আসনৰ ভিতৰত 202খনতে জয়লাভ কৰিছে আৰু ইয়াৰ ভিতৰত বিজেপিয়ে অকলে 89খন আসন লাভ কৰিছে। এন ডি এৰ সহযোগী দল জে ডি ইউয়ে 85খন আসনত জয়লাভ কৰাৰ লগতে লোক জনশক্তি পাৰ্টীয়ে 19খন আসন লাভ কৰে। হিন্দুস্তানী আৱামী মৰ্চাই 5খন আৰু ৰাষ্ট্ৰীয় লোক মৰ্চাই 4খন আসনত জয়লাভ কৰে। বিজেপিয়ে নীতিশ কুমাৰ নেতৃত্বাধীন জে ডি ইউতকৈ অধিক আসন লাভ কৰাৰ পৰিপ্ৰেক্ষিতত এন ডি এ মৰ্চাৰ নতুন মুখ্যমন্ত্ৰী কোন হ'ব সেয়ালৈও জল্পনা কল্পনা আৰম্ভ হৈছে। আনহাতে বিৰোধী মহাজোঁটবন্ধনে কেৱল 35খন আসন লাভ কৰিবলৈ সমৰ্থ হয়। আৰ জে ডিয়ে 25খন আসন লাভ কৰাৰ বিপৰীতে কংগ্ৰেছে 6খন, চি পি আই এম এল লিবাৰেশ্যনে 2খন আৰু চি পি আই এম আৰু আই আই পিয়ে 2খনকৈ আসন লাভ কৰে। এ আই এম আই এমে 5খন আসন লাভ কৰাৰ লগতে বহুজন সমাজ পাৰ্টীয়ে মাত্ৰ 1খন আসন লাভ কৰে। প্ৰথমবাৰৰ বাবে নিৰ্বাচনত অৱতীৰ্ণ হোৱা প্ৰশান্ত কিশোৰৰ জন সুৰজ পাৰ্টীয়ে 1খনো আসন লাভ কৰিবলৈ সমৰ্থ নহল। এন ডি এৰ হৈ জয়লাভ কৰা অন্যতম নেতাসকলৰ ভিতৰত উপ মুখ্যমন্ত্ৰীদ্বয় সম্ৰাট চৌধুৰী আৰু বিজয় কুমাৰ সিনহা, ৰাজ্যিক মন্ত্ৰী প্ৰেম কুমাৰ, মহেশ্বৰ হাজাৰী আৰু সঞ্জয় চাৰাহগী তথা বিজেপিৰ মৈথিলী ঠাকুৰ আৰু আনন্দ মিশ্ৰা আছে। অসম কেডাৰৰ প্ৰাক্তন আই পি এছ বিষয়া আনন্দ মিশ্ৰাই বক্সাৰ সমষ্টিৰ পৰা জয়লাভ কৰিছে। দাৰভাংগাৰ আলিনগৰ সমষ্টিত জয়লাভ কৰা 25 বছৰীয়া মৈথিলী ঠাকুৰ বিহাৰৰ আটাইতকৈ কম বয়সীয়া বিধায়ক হ'ব। জ্যেষ্ঠ বিজেপি নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিহাৰ বিধানসভা নিৰ্বাচনত জয়লাভ বিকাশৰ ৰাজনীতিৰ বাবে জনাদেশ বুলি উল্লেখ কৰিছে। নতুন দিল্লীৰ বিজেপিৰ মুখ্য কাৰ্যালয়ত কালি সন্ধিয়া দলৰ কৰ্মকৰ্তাসকলক উদ্দেশি দিয়া ভাষণত শ্ৰীমোদীয়ে কয়, এয়া আৰ জে ডিৰ জংঘলৰাজৰ সন্মুখীন হোৱা বিহাৰৰ মহিলাসকলৰ জয় বুলি তেওঁ কয় যে এয়া হৈছে গণতন্ত্ৰৰ জয় যিয়ে দেশৰ নিৰ্বাচন প্ৰক্ৰিয়াৰ ওপৰত আস্থা সুদৃঢ় কৰে।
बिहार ने ये सुनिश्चित किया है बिहार की महान भूमि पर फिर कभी जंगल राज की वापसी नहीं होने वाली। ये जीत बिहार की उन माताओं बहनों और बेटियों की है जिन्होंने सालों तक आरजेडी के शासन में जंगल राज का आतंक झेला है। ये जीत बिहार के उस नौजवान की है जिसके भविष्य को कांग्रेस और लाल झंडे वालों के आतंक के कारण बर्बाद किया गया।
বিহাৰৰ এই জয়ে কেৰালা, তামিলনাডু, পুডুচেৰী, অসম আৰু পশ্চিমবংগৰ বিজেপি কৰ্মকৰ্তাসকলক উৎসাহিত কৰিব বুলি প্ৰধানমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। সমগ্ৰ দেশে আজি স্বাধীনতা সংগ্ৰামী তথা জনজাতীয় নেতা বিৰচা মুণ্ডাৰ জয়ন্তী জনজাতীয় গৌৰৱ দিৱস হিচাপে পালন কৰিছে। অসমতো আজি জনজাতি পৰিক্ৰমা বিভাগৰ সৌজন্যত গোৱালপাৰা জিলা প্ৰশাসন আৰু ৰাভা আছং স্বায়ত্তশাসিত পৰিষদৰ সহযোগত দুধনৈৰ আমজোঙাত জনজাতীয় গৌৰৱ দিৱস উদযাপন কৰা হ'ব। অনুষ্ঠানত ভৈয়াম জনজাতি পৰিক্ৰমা বিভাগৰ মন্ত্ৰী ডাঃ ৰণোজ পেগু মুখ্য অতিথি হিচাপে উপস্থিত থকাৰ লগতে ৰাভা আছং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভা উপস্থিত থাকিব। গোলাঘাট জিলাৰ পুলিবাগান অঞ্চলৰ মুৰুংঘৰত বৰ্ণাঢ্য কাৰ্যসূচীৰে এই দিৱসৰ আয়োজন কৰা হৈছে। জিলা প্ৰশাসনৰ উদ্যোগত আয়োজিত এই অনুষ্ঠানত সাংস্কৃতিক শোভাযাত্ৰাকে ধৰি বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত হ'ব। অনুষ্ঠানত বিত্তমন্ত্ৰী অজন্তা নেওগ উপস্থিত থাকিব। আদানী পাৱাৰ লিমিটেডে অসমত 3,200 মেগাৱাটৰ এটা গ্ৰীণফিল্ড আল্ট্ৰা ছুপাৰ ক্ৰিটিকেল পাৱাৰ প্লেণ্ট স্থাপনৰ বাবে 48,000 কোটি টকা বিনিয়োগ কৰিব। সেইদৰে আদানী গ্ৰীণ এনাৰ্জীয়ে অসমত মুঠ 2,700 মেগাৱাটৰ দুটা পাম্প ষ্টৰেজ প্লাণ্ট স্থাপনৰ বাবে 15,000 কোটিসহ মুঠ 63,000 কোটি টকা বিনিয়োগ কৰিব। আদানী গোষ্ঠীৰ কৰ্পৰেট কমিউনিকেশনৰ বিষয়া মিতুল থাকাৰে কালি এই কথা প্ৰকাশ কৰে। বিষয়াগৰাকীয়ে লগতে কয় যে এই দুয়োটা বৃহৎ প্ৰকল্পই আদানী গ্ৰুপৰ উত্তৰ পূৰ্বাঞ্চলৰ উন্নয়নৰ লক্ষ্য আৰু ফেব্ৰুৱাৰী মাহৰ ভিতৰত অঞ্চলটোৰ উন্নয়ন আৰু বিকাশৰ বাবে 50,000 কোটি টকা বিনিয়োগৰ লক্ষ্য পূৰণ কৰিব। আদানী গোষ্ঠীৰ সঞ্চালক গৌতম আদানীয়ে কয় যে ভাৰতৰ বিকাশৰ যাত্ৰাত উত্তৰ পূৰ্বাঞ্চল গুৰুত্বপূৰ্ণ অংশ হিচাপে বিবেচিত হৈছে। তেওঁ কয় যে 3,200 মেগাৱাটৰ তাপবিদ্যুৎ প্ৰকল্প আৰু 2,700 মেগাৱাটৰ PSP প্ৰকল্প দুটা অসমৰ ইতিহাসত ব্যক্তিগত খণ্ডৰ সৰ্ববৃহৎ বিনিয়োগ হোৱাৰ লগতে শক্তি, সুৰক্ষা, উদ্যোগিক বিকাশ আৰু সংস্থাপনৰ ক্ষেত্ৰত এটা বলিষ্ঠ পদক্ষেপ হিচাপে বিবেচিত হ'ব। আদানী গোষ্ঠীয়ে প্ৰকাশ কৰা মতে 3,200 মেগাৱাটৰ তাপবিদ্যুৎ প্ৰকল্পটোত নিৰ্মাণ কাৰ্য চলি থকা অৱস্থাত 20,000-25,000 লোকে প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে সংস্থাপন লাভ কৰিব। আনহাতে প্ৰকল্পটো আৰম্ভ হোৱাৰ পাছত 3,500 লোকে 2030 চনৰ ভিতৰত পৰ্যায়ক্ৰমে কৰ্মসংস্থাপন লাভ কৰিব। প্ৰশাসন ব্যৱস্থাক ৰাইজৰ অধিক কাষ চপাই নিয়াৰ উদ্দেশ্যে ৰাজ্য চৰকাৰৰ অবিৰত প্ৰচেষ্টাৰ অংশ হিচাপে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি কামৰূপ মহানগৰ জিলাৰ গৰলত নতুনকৈ নিৰ্মাণ কৰা ৰামচাৰাণী খণ্ড উন্নয়ন বিষয়াৰ নতুন কাৰ্যালয় আনুষ্ঠানিকভাৱে উদ্বোধন কৰে। স্থানীয় ৰাইজৰ সুবিধাৰ্থে চৰকাৰে যোৱা বছৰৰ 13 নৱেম্বৰত পূৰ্বৰ ৰাণী উন্নয়ন খণ্ডৰ 3খন গাঁও পঞ্চায়তক কামৰূপ জিলাৰ ছয়ানীৰ ৰাণী উন্নয়ন খণ্ডত অন্তৰ্ভুক্ত কৰিছিল। মুখ্যমন্ত্ৰীয়ে তেওঁৰ ভাষণত কয় যে চৰকাৰৰ কল্যাণকামী আঁচনিসমূহৰ সফল ৰূপায়ণত সুবিধা হোৱাকৈ গৰল তালুকৰ সভাগৃহলৈ ৰামচাৰাণী খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়টো অস্থায়ীভাৱে স্থানান্তৰ কৰা হৈছে। অনুষ্ঠানৰ পাছত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত মুখ্যমন্ত্ৰীগৰাকীয়ে অহা ডিচেম্বৰ বা জানুৱাৰীৰ প্ৰথম ভাগত গুৱাহাটী বিমান বন্দৰৰ নতুন টাৰ্মিনেল উদ্বোধনৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী এই অঞ্চললৈ আহিব বুলি প্ৰকাশ কৰে। মুখ্যমন্ত্ৰীগৰাকী আজি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অভিনৱ সৃষ্টি বৃন্দাবনী বস্ত্ৰক অসমলৈ অনা সন্দৰ্ভত আলোচনাৰ বাবে লণ্ডনলৈ ৰাওনা হ'ব। সদ্য সমাপ্ত গুৱাহাটী বিশ্ববিদ্যালয়ৰ যুৱ মহোৎসৱত মঙলদৈ মহাবিদ্যালয়ৰ স্নাতক তৃতীয় ষান্মাসিকৰ ছাত্ৰ ডেনিছ নাথে মিমিক্ৰী অৰ্থাৎ কণ্ঠ নকল প্ৰতিযোগিতাত প্ৰথম স্থান অৰ্জন কৰিছে। মঙলদৈ মহাবিদ্যালয় দলে নাট প্ৰতিযোগিতাত দ্বিতীয় শ্ৰেষ্ঠ দলৰ সন্মান লাভ কৰাৰ লগতে ডেনিছ নাথে সৰ্বশ্ৰেষ্ঠ অভিনেতাৰ সন্মানো অৰ্জন কৰে। এয়া আমাৰ বিশেষ সংবাদদাতা ৰাজীৱ লোচন বৰঠাকুৰৰ সৈতে ডেনিছ নাথ।
মই মঙলদৈ মহাবিদ্যালয় এতিয়া তৃতীয় ষান্মাসিকত পঢ়ি আছো অসমীয়া বিভাগত। মই ক্লাছ 1-2 আছিলো চাগে, তেতিয়াৰ পৰা নাটকৰ লগত জড়িত, যিহেতু মোৰ মা দেউতাও নাটকৰ লগত জড়িত হৈ আছিলে, তেতিয়াৰ পৰা ৱৰ্কশ্বপ বিলাক আৰম্ভ কৰিলো, তেনেকে নাটক কৰা আৰম্ভ কৰিলো। আমাৰ জাগ্ৰত স্কুল অফ ড্ৰামা বুলি এটা ইনষ্টিটিউট আছে
মঙলদৈ,
তাৰ পৰাই আৰম্ভ কৰিলো শিকিবলৈ।
আৰু এই যে মিমিক্ৰী কৰাৰ কথা কৈছে, কণ্ঠস্বৰ তুমি নকল কৰা, তোমাৰ মিমিক্ৰী ছচিয়েল মিডিয়াত বৰ্তমান ভাইৰেল, এইটো কেনেকে তোমাৰ মনলৈ আহিলে বা কাৰ পৰা অনুপ্ৰাণিত হলা?
আমাৰ ঋতুবৰ্ণ কলিতা ছাৰ, তেওঁৰ মুখৰ পৰা আচলতে প্ৰথম কণ্ঠস্বৰ নকলৰ মানে হেৰিবোৰ শুনিছিলো, তেতিয়া মানে মোৰ বস্তুটো ইণ্টাৰেষ্টিং লাগিল, নিজে কৰিবলৈ আৰম্ভ কৰিলো ঘৰতে, তাৰপাছত ইউটিউবত সেইবিলাক ভিডিঅ' চাবলৈ আৰম্ভ কৰিলো, তেনেকে শিকি 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 আজি 9-8 বছৰমান হব চাগে তেতিয়াৰ পৰা কৰি আহিলো। মই এজন এক্টৰ হে আচলতে,
তুমি মানে নিজকে অভিনেতা হিচাপে পৰিচয় দিয়ে ভাল পোৱা?
হয় হয়।
ডেনিছক পাইছো যেতিয়া, এতিয়া মিমিক্ৰী কৰি কাৰ কণ্ঠস্বৰ নকল কৰি ভাল লাগে তোমাৰ?
আমাৰ জুবিন গাৰ্গ ভাল লাগে।
এতিয়া আমাৰ শ্ৰোতাসকলক যদি জুবিন গাৰ্গৰে অকমান যদি কণ্ঠস্বৰ শুনাই দিয়া।
তেওঁৰ নিচিনা বাৰু হব কোনো নোৱাৰে, কিন্তু তেওঁ জাষ্ট কণ্ঠস্বৰটো নকল কৰিবলৈ মই চেষ্টা কৰিছো, তেওঁ যদি কলে হয় এই মুহূৰ্তত কি কলে হয়, সেইটো প্ৰথম কথা। এইটো ৰৈ ৰৈ বিনালে এখন মোৰ সপোনৰ চিনেমা আহিছে, মোৰ বহুত ভাল লাগিছে, এইটো 31 তাৰিখে ৰিলিজ দিছে, আশা কৰিছো সকলোৱে চাইছে আৰু চাব। এখন চিনেমাখন সাগৰত আৰম্ভ হৈ সাগৰত শেষ হৈছে, তো সেইটোৱে কথা, সকলোৱে চাব।
আৰু যদি আমাৰ মুখ্যমন্ত্ৰীৰ ভাষাৰে কবলৈ যোৱা, তেতিয়া হিমন্ত বিশ্ব শৰ্মাৰ কেনেকে কবা?
সকলোৱে যদি মাজনী আঁচনি পোৱা পাই মোৰ লগত যোগাযোগ কৰিলেই হ'ল দেই মাইনাসকল, ঠিক আছে? আৰু এইবাৰৰ পৰা ল'ৰাসকলক বুলেট দিয়াৰ ব্যৱস্থা কৰিব, ঠিক আছে?
ৰাজ্যত বিধানসভা নিৰ্বাচনলৈ কেইমাহমানহে বাকী। বিদ্যালয় মহাবিদ্যালয়সমূহৰ চূড়ান্ত পৰীক্ষা সমাগত, বৰ্তমান বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাৰো বতৰ। এই সময়ছোৱাত ৰাজনৈতিক, পৰীক্ষাৰ্থী, অভিভাৱককে ধৰি বিভিন্ন শ্ৰেণীৰ লোকৰ মানসিক চাপ বৃদ্ধি পায়। এই মানসিক চাপ কেনেদৰে নিয়ন্ত্ৰণত ৰাখিব পাৰি সেই বিষয়ে আজি নিশা 8:02 এটা বিশেষ দৃষ্টিপাত অনুষ্ঠান প্ৰচাৰ কৰা হ'ব। ৰাজ্যখনৰ এগৰাকী বিশিষ্ট মনোৰোগ বিশেষজ্ঞ ডাঃ জয়ন্ত দাসে ষ্টুডিঅ'ত থাকি বিভিন্ন প্ৰশ্নকৰ্তাই টেলিফোনযোগে উত্থাপন কৰা সমস্যাৰ নিদান দিব। এই অনুষ্ঠানটোৰ পৰিকল্পনা ৰাজীৱ লোচন বৰঠাকুৰৰ আৰু উপস্থাপন অৰুণিমা গোস্বামীৰ। প্ৰয়োজনীয় ফোন নম্বৰ দুটি হৈছে 2661876 আৰু 2662325। সংগীত নাটক একাডেমী বঁটাপ্ৰাপক ভাস্কৰ্য তথা চাৰুকলা শিল্পী নুৰুদ্দিন আহমেদলৈ 2025 বৰ্ষৰ গুৰুজী আদ্য শৰ্মা বঁটা আগবঢ়োৱা হৈছে। বৃন্দাবন থিয়েটাৰৰ উদ্যোগত তথা শ্ৰী শ্ৰী হৰি মন্দিৰৰ সহযোগত প্ৰতিবছৰে এই বঁটা প্ৰদান কৰা হয়। এই বঁটাত নগদ ধন, অংগবস্ত্ৰ, ফুলাম গামোচা, স্মাৰক প্ৰশস্তিপত্ৰ আৰু কিতাপৰ টোপোলা আছে। কাইলৈ নলবাৰীৰ ৰাস মহোৎসৱৰ মূল মঞ্চত বিশিষ্ট শিল্পীগৰাকীক এই বঁটা প্ৰদান কৰা হ'ব। অনুষ্ঠানত মন্ত্ৰী জয়ন্ত মল্লবৰুৱাও উপস্থিত থাকিব। ডিব্ৰুগড় জিলাৰ নাহৰকটীয়া বিধানসভা সমষ্টিত বান নিয়ন্ত্ৰণ, খহনীয়া ৰোধ আৰু হাতী মানুহৰ সংঘাত নিয়ন্ত্ৰণৰ বাবে জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকাই কালি কেইবাখনো আঁচনি মুকলি কৰে। মন্ত্ৰীগৰাকীয়ে কেন্দুগুৰি গাঁও পঞ্চায়তৰ অন্তৰ্গত টিপামত নাবাৰ্ডৰ পুঁজিৰে বুঢ়ীদিহিং নৈৰ খোপাদৰ মথাউৰি পুনৰ নিৰ্মাণ কাৰ্যসূচীৰ উদ্বোধন কৰে। শ্ৰীহাজৰিকাই এই আঁচনিৰ শুভাৰম্ভ কৰি কয় যে খহনীয়া আৰু মথাউৰি নিৰ্মাণৰ কাম সম্পূৰ্ণ হলে বুঢ়ীদিহিঙৰ দাঁতি কাষৰীয়া ৰাইজে যথেষ্ট সকাহ পাব। মংগলদৈৰ সামাজিক সাংস্কৃতিক অনুষ্ঠান জিপচি গিল্ডৰ উদ্যোগত কাইলৈ চহৰখনৰ বৰপুখুৰী পাৰৰ জয়ন্ত হাজৰিকা স্মৃতি উদ্যানত অৰণ্যৰ দিন নামৰ এটা কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। উল্লেখযোগ্য যে মংগলদৈৰ আন এটা অগ্ৰণী সংগঠন ইউনাইটেড ক্লাবৰ প্ৰযোজনাত ক্ৰাউড ফাণ্ডিঙৰ জৰিয়তে 1971 চনত অৰণ্য নামৰ ছবিখন নিৰ্মাণ কৰা হৈছিল। ছবিখনৰ মুক্তিৰ 54 বছৰ পূৰ্তি উপলক্ষে কাইলৈ চহৰখনত এই অনুষ্ঠানৰ আয়োজন কৰা হৈছে। ছবিৰ মাজেৰে 54 বছৰ পূৰ্বে গোলকীয় উষ্ণতাৰ বাৰ্তা দিয়া এই ব্যতিক্ৰমধৰ্মী ছবিখনৰ স্মৃতি সজীৱ কৰি ৰখাৰ লক্ষ্যৰে কাইলৈ আয়োজন কৰিবলৈ লোৱা অনুষ্ঠানত গোলকীয় উষ্ণতা সম্পৰ্কে বক্তব্য প্ৰচাৰ কৰা হ'ব। অনুষ্ঠানত ছবিখনৰ পৰিচালক প্ৰয়াত সমৰেন্দ্ৰ নাৰায়ণ দেৱৰ সোঁৱৰণত প্ৰকাশ পাবলগীয়া ডাক টিকট উন্মোচন কৰিব বিশিষ্ট নাট্যকাৰ তথা পৰিচালক নয়ন প্ৰসাদে। অনুষ্ঠানত বিশিষ্ট অভিনেতা তথা গল্পকাৰ তপন দাস উপস্থিত থাকিব। ছবিখনৰ প্ৰযোজনাৰ সৈতে জড়িত কলাকুশলীসকলেও এই অনুষ্ঠানত ছবিখন সন্দৰ্ভত স্মৃতি ৰোমন্থন কৰিব। কলকাতাৰ ইডেন গাৰ্ডেন্সত অনুষ্ঠিত ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজৰ প্ৰথম টেষ্টৰ কালি প্ৰথম দিনা ভাৰতে নিজৰ প্ৰথম ইনিংছত এটা উইকেটৰ বিনিময়ত সংগ্ৰহ কৰা 37 ৰাণৰ পৰা আজি দ্বিতীয় দিনাৰ খেল আৰম্ভ কৰিব। প্ৰথম দিনৰ সামৰণিত কে এল ৰাহুলে 13 আৰু ৱাশ্বিংটন সুন্দৰে 6 ৰাণত বেট ধৰি আছে। ভাৰতে স্বাচ্ছন্দে প্ৰথম ইনিংছ আৰম্ভ কৰে যদিও ব্যক্তিগত 12 ৰাণত ভাৰতৰ অপেনাৰ যশস্বী জয়ছৱাল য়ানচেনৰ বলত আউট হয়। ইয়াৰ পূৰ্বে কালি ভাৰতীয় বলাৰসকলৰ নিয়ন্ত্ৰিত বলিঙৰ সন্মুখত দক্ষিণ আফ্ৰিকাৰ বেটিং বিপৰ্যয় ঘটে। দক্ষিণ আফ্ৰিকাই 169 ৰাণ কৰি আটাইকেইটা উইকেট হেৰুৱাই প্ৰথম ইনিংছ সামৰে। ভাৰতৰ হৈ জছপ্ৰীত বুমৰাই 14 অভাৰত 27 ৰাণ দি 5টা উইকেট দখল কৰে। মহম্মদ ছিৰাজ আৰু কুলদীপ যাদৱে 2টাকৈ আৰু অক্ষৰ পেটেলে 1টা উইকেট দখল কৰে। শৃংখলাটোৰ দ্বিতীয় তথা অন্তিমখন টেষ্ট অহা 22 নৱেম্বৰত গুৱাহাটীত অনুষ্ঠিত হ'ব। এতিয়া আহক প্ৰজন্ম চহৰীয়াৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চকু ফুৰাওঁ।
বিহাৰ বিধানসভা নিৰ্বাচনত এন ডি এ মৰ্চাই 243খন আসনৰ ভিতৰত 202খনতে জয়লাভ কৰাৰ বাতৰি অসমীয়া প্ৰতিদিন, আমাৰ অসম, ডি এছ আম ট্ৰিবিউনকে ধৰি আজি প্ৰকাশিত প্ৰতিখন কাকতে প্ৰথম পৃষ্ঠাত ভিন ভিন শিৰোনামেৰে শীৰ্ষ বাতৰিৰ স্থান দিছে। বিজেপিৰ আই টি চেলৰ মুৰববী অমিত মালব্যই সামাজিক মাধ্যমযোগে কয় যে 2004 চনৰ পৰা 2025 চনলৈ ৰাহুল গান্ধীৰ নেতৃত্বত নিৰ্বাচনত অৱতীৰ্ণ হৈ কংগ্ৰেছে হয় পৰাজয় স্বীকাৰ কৰিছে, নহয় কোনোধৰণৰ সফলতা অবিহনে নিৰ্বাচনী যুঁজ সামৰিবলগীয়া হৈছে। 2004 চনৰ পৰা 95 বাৰ পৰাজয়, বিহাৰৰ ফলক লৈ অসন্তুষ্ট ৰাহুল গান্ধী শিৰোনামেৰে দৈনিক অসম কাকতে এই বাতৰি প্ৰকাশ কৰিছে। নিয়মীয়া বাৰ্তা কাকতে ৰাহুল গান্ধীয়ে যাত্ৰা কৰা 110টা সমষ্টিতে পৰাজিত কংগ্ৰেছ শিৰোনামেৰে এটা বাতৰি প্ৰথম পৃষ্ঠাত স্থান দিছে। বিহাৰৰ ফলাফলক কেন্দ্ৰ কৰি নতুন দিল্লীৰ ৰাষ্ট্ৰীয় মুখ্য কাৰ্যালয়ত বিজেপিয়ে উদযাপন কৰা বিজয় উৎসৱত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অংশগ্ৰহণ কৰাৰ বাতৰি দ্য চেণ্টিনেল কাকতৰ লগতে আন আন কাকতসমূহেও প্ৰথম পৃষ্ঠাত স্থান দিছে। দৈনিক অগ্ৰদূত কাকতৰ এই বাতৰিৰ শিৰোনাম বিহাৰ হৈ বংগলৈ বৈ যোৱা গংগাই বিজয়ৰ পথ সৃষ্টি কৰিছে মোদী। বিহাৰৰ এই নিৰ্বাচনত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰচাৰ চলোৱা 9টা সমষ্টিতে বিজেপিৰ প্ৰাৰ্থীয়ে বিজয় সাব্যস্ত কৰাৰ বাতৰি অসমীয়া খবৰ কাকতে প্ৰকাশ কৰিছে। এতিয়া আহক আমি পুনৰ বাতৰিৰ মাজলৈ উভতি যাওঁ।
ধন্যবাদ প্ৰজন্মা। বতৰৰ বতৰা। স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ পুৱাৰ ভাগত কুঁৱলি পৰাৰ লগতে পৰৱৰ্তী সময়ত বতৰ ফৰকাল হোৱাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 29 ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন 19 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ। বিহাৰ বিধানসভা নিৰ্বাচনত শাসনাধিষ্ঠিত এন ডি এ মৰ্চাৰ 2/3 সংখ্যাগৰিষ্ঠতাৰে ক্ষমতালৈ প্ৰত্যাৱৰ্তন, পাটনাত নতুন চৰকাৰ গঠনৰ কুচকাৱাজ আৰম্ভ। ৰাজ্যৰ 2টাকৈ শক্তি প্ৰকল্পত আদানী গোষ্ঠীৰ 63,000 কোটি টকা বিনিয়োগৰ কথা ঘোষণা। আৰু কলকাতা টেষ্টত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে কালি ভাৰতৰ প্ৰথম ইনিংছৰ 37 ৰাণৰ পৰা আজি দ্বিতীয় দিনাৰ খেল আৰম্ভ। এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী মুখ্য বাতৰি দিনৰ 11 বজাত।
আছে।